এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ, ৰাজ্যত বৰ্তমানলৈ 786গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত, আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণগতিত প্ৰস্তুতি, ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ জুবিন গাৰ্গৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হোৱা বুলি চূড়ান্ত ৰায়দান, আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংকটৰ জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ সৰ্বদলীয় বৈঠক। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে অৰূপ কুমাৰ শৰ্মা। এতিয়া শুনক বিতং বাতৰি। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষই প্ৰচাৰ অভিযান তীব্ৰতৰ কৰি তুলিছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি লামডিঙত বিজেপিৰ প্ৰাৰ্থী শিবু মিশ্ৰৰ হৈ প্ৰচাৰ চলায়। মুখ্যমন্ত্ৰীগৰাকী হোজাইত দলীয় প্ৰাৰ্থী শিলাদিত্য দেৱৰ হৈ প্ৰচাৰত ভাগ লয়। ইয়াৰ আগেয়ে ডঃ শৰ্মাই নগাঁও বতৰদ্ৰৱা বিধানসভা সমষ্টিত বিজয় সংকল্প সভাতো অংশ লয়। অনুষ্ঠানত দিয়া ভাষণত তেওঁ জনসাধাৰণক উন্নয়নৰ স্বাৰ্থত দলটোক ভোটদান কৰিবলৈ আহ্বান জনায়।
অহা 5 বছৰ আমাৰ কি পৰিকল্পনা আছে আৰু অহা 5 বছৰত আমি ৰাজ্যখনক কেনেকৈ আগুৱাই লৈ যাব খুজিছো। শ্ৰদ্ধাৰ ৰাইজ, আপোনালোকৰ মনত আছে যোৱাবাৰ যেতিয়া বিধানসভাৰ নিৰ্বাচন হৈছিলে, ৰাইজক মই এটা প্ৰতিশ্ৰুতি দিছিলো যে ৰাইজ আমাক ভোট দিয়ক, আমি অসমত আগতে কোনেও নকৰা আৰু কোনেও চিন্তা নকৰা এটা নতুন কাম কৰিম। সেয়া হৈছে 1 টকা কৰি ঘোষ নোলোৱাকৈ আমি 1 লাখ ল'ৰা ছোৱালীক চৰকাৰী চাকৰি দিম।
বিজেপিৰ নেত্ৰী তথা ৰাজ্যৰ বিত্তমন্ত্ৰী অজন্ত নেওগে আজি গোলাঘাট বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশ লয়। বাক্সা জিলাৰ মানা বিধানসভা সমষ্টিৰ চিমলাত আজি ইউ পি পি এলৰ জোশ্ৰাং ব্ৰহ্মই নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয়। কংগ্ৰেছ দলৰ ৰাজ্যিক সভাপতি গৌৰৱ গগৈয়ে আজি সৰভোগত সমষ্টিটোৰ বিৰোধী ঐক্যমঞ্চৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰৰ সমৰ্থনৰ প্ৰচাৰ অভিযান চলায়। এই সভাত বিৰোধী মিত্ৰ দল অসম জাতীয় পৰিষদৰ নেতা লুৰিণজ্যোতি গগৈও উপস্থিত থাকে। শ্ৰীগগৈয়ে বৰপেটাৰ মন্দিয়া সমষ্টিৰ দলীয় প্ৰাৰ্থী আব্দুল খালেকৰ হৈও প্ৰচাৰ সভাত অংশ লয়। তেওঁ বান খহনীয়াত আক্ৰান্ত ৰাইজৰ সমস্যা সমাধান কৰাৰ প্ৰতিশ্ৰুতি দিয়ে। ধেমাজিত আজি সমষ্টিটোৰ প্ৰাৰ্থী ডাঃ ৰণোজ পেগুৱে উত্তৰ ধেমাজিৰ 6টা স্থানত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰে। দলৰ নেতা দেৱব্ৰত শইকীয়াই নাজিৰা বিধানসভা সমষ্টিৰ বিভিন্ন অঞ্চলত প্ৰচাৰ কাৰ্যসূচীত অংশ লয়। বিজেপি আৰু কংগ্ৰেছে প্ৰচাৰৰ বাবে 40জনকৈ তাৰকা প্ৰচাৰকৰ নামৰ তালিকা প্ৰকাশ কৰিছে। এই অনুসৰি বিজেপিৰ জ্যেষ্ঠ নেতা তথা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 1, 5 আৰু 6 এপ্ৰিলত নিৰ্বাচনী সভাত অংশ ল'ব। 29 মাৰ্চ, 2 এপ্ৰিল আৰু 7 এপ্ৰিলত গৃহমন্ত্ৰী অমিত শ্বাহে নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা। একেদৰে 29 আৰু 30 মাৰ্চত বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি নীতিন নবীনে কেইবাখনো নিৰ্বাচনী সভাত অংশ ল'ব বুলি জানিব পৰা গৈছে। কংগ্ৰেছেও কেইবাগৰাকীও তাৰকা প্ৰচাৰকৰ দ্বাৰা নিৰ্বাচনী প্ৰচাৰ চলাব। দলৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকাৰ্জুন খাৰ্গে, দলৰ নেতা ৰাহুল গান্ধী, প্ৰিয়ংকা গান্ধী, জয়ৰাম ৰমেশ, শচীন পাইলট, ভূপেশ বাঘেলকে ধৰি ভালেসংখ্যক জ্যেষ্ঠ নেতাই ৰাজ্যত নিৰ্বাচনী প্ৰচাৰ চলাব বুলি দলীয় সূত্ৰই প্ৰকাশ কৰিছে। ৰাজ্যৰ মুঠ 126টা বিধানসভা সমষ্টিৰ 125টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা কৰাৰ অন্তত 786গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ বিবেচিত হৈছে। 2গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে অভিযোগ প্ৰতি অভিযোগৰ পৰিপ্ৰেক্ষিতত কালি মনোনয়ন পত্ৰ পৰীক্ষা স্থগিত ৰখা শোণিতপুৰৰ ঢেকিয়াজুলি সমষ্টিৰ 2গৰাকীৰে মনোনয়ন বৈধ বুলি ঘোষণা কৰা হয়। এনে প্ৰেক্ষাপটত সমষ্টিটোত 10গৰাকী প্ৰাৰ্থী প্ৰতিদ্বন্দ্বিতাত অৱতীৰ্ণ হোৱাটো বৰ্তমানলৈ নিশ্চিত হৈছে। আনহাতে মনোনয়নৰ পৰীক্ষা স্থগিত ৰখা অনুসূচিত জাতিৰ বাবে সংৰক্ষিত বৰপেটা সমষ্টিত পৰীক্ষণৰ অন্তত সমষ্টিটোৰ কংগ্ৰেছ প্ৰাৰ্থীগৰাকীৰ মনোনয়ন আজি বাতিল হয়। প্ৰাৰ্থীগৰাকীৰ মনোনয়ন পত্ৰত দলীয় টিকটৰ প্ৰতিলিপি সংলগ্ন নকৰাৰ উপৰি প্ৰয়োজনীয় স্বাক্ষৰ নথকা বুলি অসম গণ পৰিষদ দলে অভিযোগ উত্থাপন কৰিছিল। এই অভিযোগৰ পাছতে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে প্ৰয়োজনীয় তথ্য জমা দিবলৈ সময় বিচাৰে। এই অনুসৰি জিলা নিৰ্বাচন বিভাগে আজি দিনৰ 11 বজালৈ তেওঁক সময় ধাৰ্য কৰি দিয়ে যদিও প্ৰয়োজনীয় তথ্য দাখিল কৰাত ব্যৰ্থ হোৱাত জিলা নিৰ্বাচনী বিষয়াই মনোনয়ন বাতিল কৰে। মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ সময় কাইলৈ বিয়লি 3 বজা পৰ্যন্ত নিৰ্ধাৰণ কৰা হৈছে। বিধানসভা নিৰ্বাচনৰ বাবে আকাশবাণী গুৱাহাটীৰ আঞ্চলিক বাতৰি বিভাগৰ সমষ্টি অৱলোকনত আজি শুনক জালুকবাৰী সমষ্টিৰ অৱলোকন।
অসমৰ বিধানসভা সমষ্টিসমূহৰ ভিতৰত অন্যতম এক গুৰুত্বপূৰ্ণ সমষ্টি হৈছে জালুকবাৰী সমষ্টি। অহা 9 এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভা নিৰ্বাচনৰ বাবে এইবাৰ সমষ্টিটোৰ পৰা মুঠ 3গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছে। এই প্ৰাৰ্থী 3গৰাকী হৈছে বিজেপি দলৰ জ্যেষ্ঠ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় কংগ্ৰেছ দলৰ হৈ বিদিশা নেওগ আৰু ভূমি অধিকাৰ পাৰ্টীৰ প্ৰাৰ্থী দীপিকা দাস। আটাইকেইগৰাকী প্ৰাৰ্থীৰে মনোনয়ন পত্ৰ ইতিমধ্যে বৈধ হিচাপে নিৰ্বাচন আয়োগে ঘোষণা কৰিছে। সমষ্টি পুনৰ নিৰ্ধাৰণৰ পিছত 37 নম্বৰ জালুকবাৰী সমষ্টিৰ চাৰিসীমাৰ কিছু পৰিৱৰ্তন হৈছে। ইতিমধ্যে বিলোপ হোৱা পশ্চিম গুৱাহাটী সমষ্টিৰ বহুকেইটা অঞ্চল বৰ্তমান জালুকবাৰী সমষ্টিৰ অন্তৰ্গত। নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি জালুকবাৰী সমষ্টিত মুঠ ভোটাৰৰ সংখ্যা হৈছে 2,06,314। ইয়াৰ ভিতৰত 97,653 পুৰুষ, 1,08,654 মহিলা আৰু 7 তৃতীয় লিংগৰ ভোটাৰ আছে। জালুকবাৰী সমষ্টিয়ে এইবাৰ নিৰ্বাচনত থাকিবলগীয়া আদৰ্শ ভোট কেন্দ্ৰৰ সংখ্যা 1টা আৰু মহিলাৰ দ্বাৰা পৰিচালিত ভোট কেন্দ্ৰ থাকিব 21টা। 2021 চনৰ 27 মাৰ্চত অনুষ্ঠিত হোৱা অসম বিধানসভা নিৰ্বাচনত জালুকবাৰী সমষ্টিৰ পৰা মুঠ 5গৰাকী প্ৰাৰ্থীয়ে প্ৰতিদ্বন্দ্বিতা আগবঢ়াইছিল। প্ৰাৰ্থীসকল আছিল বিজেপি দলৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা, ভাৰতীয় জাতীয় কংগ্ৰেছৰ হৈ ৰমেন চন্দ্ৰ বৰঠাকুৰ আৰু নিৰ্দলীয় হিচাপে 3গৰাকী প্ৰাৰ্থী ক্ৰমে নৱকুমাৰ নাথ, মইনুল হক আৰু হেমন্ত কুমাৰ সুদ। 2021 চনৰ 2 মে'ত ঘোষিত নিৰ্বাচনৰ ফলাফল অনুসৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই 1,30,762 ভোট, ৰমেন চন্দ্ৰ বৰঠাকুৰে 28,851 ভোট, নিৰ্দলীয় প্ৰাৰ্থী নৱকুমাৰ নাথে 1,218 ভোট, মইনুল হকে 1,141 আৰু হেমন্ত কুমাৰ সুতে 4,838 ভোট লাভ কৰে। সেই অনুসৰি সৰ্বাধিক ভোট লাভ কৰি বিজেপি দলৰ প্ৰাৰ্থী ডঃ হিমন্ত বিশ্ব শৰ্মা জয়ী হবলৈ সক্ষম হয়। 2021 চনত জালুকবাৰী সমষ্টিত ভোটদানৰ হাৰ আছিল 86.74%। উল্লেখযোগ্য যে 1996 চনত জালুকবাৰী সমষ্টিত প্ৰথমবাৰৰ বাবে নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিছিল ডঃ হিমন্ত বিশ্ব শৰ্মাই, কিন্তু সেইবাৰ অসম গণ পৰিষদ দলৰ নেতা ঋগু কুমাৰ ফুকনৰ হাতত ডঃ শৰ্মাই পৰাজয় বৰণ কৰে। ইয়াৰ পিছৰ পৰা অৰ্থাৎ 2001 চনৰ পৰা ধাৰাবাহিকভাৱে প্ৰতিটো বিধানসভা নিৰ্বাচনত সমষ্টিটোৰ পৰা ডঃ শৰ্মা জয়ী হৈ আহিবলৈ সক্ষম হৈছে। গুৱাহাটীৰ পৰা আকাশবাণীৰ সংবাদদাতা হেমন্ত বৰাৰ সহযোগত মই ঋতুস্মিতা তামুলী।
আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক অৰূপ কুমাৰ শৰ্মাৰ পৰা।
নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনে পূৰ্ণগতিৰ প্ৰস্তুতি অব্যাহত ৰাখিছে। কাছাৰ জিলাৰ শিলচৰত প্ৰশাসনে EVM আৰু VVPAT সহায়ক কেন্দ্ৰ মুকলি কৰিছে। প্ৰতি সোমবাৰৰ পৰা শনিবাৰলৈ দিনৰ 10 বজাৰ পৰা বিয়লি 4 বজালৈ এই কেন্দ্ৰ মুকলি থাকিব। ধুবুৰী জিলাৰ 5টা বিধানসভা সমষ্টি গোলকগঞ্জ, গৌৰীপুৰ, ধুবুৰী, বীৰসিং, জৰুৱা আৰু বিৰাচীবাৰত ভোটগ্ৰহণ নিয়াৰিকৈ সম্পন্ন কৰাৰ বাবে প্ৰশাসনে যাৱতীয় ব্যৱস্থা লৈছে। জিলাখনত 12,20,384 ভোটদাতা আছে। ভোটগ্ৰহণৰ বাবে 1,548 কেন্দ্ৰ স্থাপন কৰা হৈছে আৰু ইয়াৰে 189টা নগৰাঞ্চলত তথা 1,379টা গ্ৰামাঞ্চলত। জিলাখনৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ ভিতৰত 231টা স্পৰ্শকাতৰ হিচাপে চিনাক্ত কৰা হৈছে। দক্ষিণ হালমাৰ মানকাছাৰ জিলা প্ৰশাসনে নিৰ্বাচনৰ বাবে প্ৰস্তুতি অব্যাহত ৰাখিছে। জিলাখনত 28 মাৰ্চ পৰ্যন্ত নিৰ্বাচনী বিষয়াসকলৰ দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। 9 এপ্ৰিলত শান্তিপূৰ্ণভাৱে ভোটগ্ৰহণ সম্পন্ন কৰিবলৈ গ্ৰহণ কৰা পদক্ষেপৰ অংশ হিচাপে কালি প্ৰশাসনে এখন সংবাদমেলৰ আয়োজন কৰে। সংবাদমেলত জিলা আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জিলাখনৰ একমাত্ৰ সমষ্টি মানকাছাৰত 3,11,152 ভোটদাতা আছে বুলি উল্লেখ কৰে। জিলাখনত স্থাপন কৰিবলগীয়া 402টা ভোটগ্ৰহণ কেন্দ্ৰৰ 52টা স্পৰ্শকাতৰ হিচাপে চিহ্নিত হৈছে। সংবাদমেলত জিলাখনৰ আয়ুক্ত ৰাহুল কুমাৰ গুপ্তাই জনসাধাৰণে ওজৰ আপত্তি দৰ্শাব পৰাকৈ হেল্পলাইন নম্বৰ আৰু CVG এপ মুকলি কৰা হৈছে বুলি জানিবলৈ দিয়ে। গোৱালপাৰা জিলাৰ 1,010টা ভোটগ্ৰহণ কেন্দ্ৰৰ নিৰাপত্তা ব্যৱস্থা সুনিশ্চিত কৰি ভোটগ্ৰহণ শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে প্ৰস্তুতি চলাই আছে। ভোটগ্ৰহণ কেন্দ্ৰসমূহৰ 72টা অসম মেঘালয় সীমান্তত আৰু 48টা চৰ অঞ্চলত অৱস্থিত। জিলাৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষক নৱনীত মহন্তৰ নিৰ্দেশ মৰ্মে সীমান্ত আৰু চৰ অঞ্চলসমূহত নিৰাপত্তাৰ ক্ষেত্ৰত বিশেষ দৃষ্টি ৰখা হৈছে। জিলাখনত নিৰ্বাচন স্বচ্ছ, নিকা আৰু শান্তিপূৰ্ণভাৱে অনুষ্ঠিত কৰাৰ বাবে জিলা প্ৰশাসনে 24 ঘণ্টাই সক্ৰিয় নিয়ন্ত্ৰণ কক্ষ স্থাপন কৰিছে। ইয়াৰ লগতে CVG নামৰ মোবাইল এপ্লিকেশ্যনৰ জৰিয়তেও জনসাধাৰণে নিৰ্বাচনী বিধি উলংঘা সম্পৰ্কীয় ওজৰ আপত্তি দাখিল কৰিব পাৰিব। ওদালগুৰি জিলাৰ বিধানসভা নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক বিনীত নন্দন ৱাৰে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ চৌহদত নিৰ্বাচনী শুভংকৰ মুকলি কৰে। তেওঁ চুইপ শীৰ্ষক ভোটাৰ সজাগতা কাৰ্যসূচীৰ অধীনত সজাগতা বাহনো মুকলি কৰে। লখিমপুৰ জিলাত নিৰ্বাচনৰ সাধাৰণ পৰ্যবেক্ষক মাগেশ্বৰী ৰবি কুমাৰে আজি জিলাখনৰ নিৰ্বাচনী প্ৰস্তুতিৰ বুজ লয়। নগাঁও জিলাতো নির্বাচন পর্যবেক্ষক মঞ্জিৎ সিংয়ে প্রস্তুতি পর্যালোচনা করে। সিঙ্গাপুরের কর্ণাস আদালতে জনতার শিল্পী জুবিন গার্গর মৃত্যুর ঘটনা সন্দর্ভত রায়দান করে শিল্পীগীর আকস্মিকভাবে পানীত বুড়ি মৃত্যু হয়েছিল বলে প্রকাশ করেছে। এই ঘটনাক হত্যাকাণ্ড বলে অভিহিত করব পরাকৈ কোনো ধরনের তথ্য প্রমাণ পোৱা নাই বলে উল্লেখ করে আদালতের রায়ত জুবিন গার্গর মৃত্যুক দুর্ভাগ্যজনক আর আকস্মিক বলে আখ্যা দিয়া হয়েছে। শিল্পীগীর মৃত্যু ষড়যন্ত্রের ফলত সংঘটিত হওয়া বলে উত্থাপিত অভিযোগ সন্দর্ভত গ্রহণ করা কেইবাটাও শুনানির অন্তত আদালতখানে সিঙ্গাপুরের কোস্টগার্ডর তথ্যক সমর্থন করে হত্যার অভিযোগ নাকচ করে। পানীত থাকা সকলে ইচ্ছাকৃতভাবে জুবিন গার্গক মৃত্যুর মুখলে ঠেলি দিয়া নাছিল বলেও আদালতের রায়দানত উল্লেখ করা হয়েছে। আদালতের এই শুনানিত জুবিন গার্গর খুড়াক মনোজ বরঠাকুর আর তেওঁর পুত্রসম রাহুল গৌতম শর্মা উপস্থিত আছিল। উল্লেখযোগ্য যে যা ১৯ সেপ্টেম্বরত রহস্যজনক অবস্থা জুবিন গার্গর মৃত্যু ঘটিছিল। এই ঘটনাক মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মায় হত্যা বলে অভিহিত করার লগতে আরক্ষীর বিশেষ অনুসন্ধানকারী গোটে ঘটনাটোর তদন্ত করে ১২,০০০ পৃষ্ঠার অভিযোগনামা দাখিল করেছিল। ইতিমধ্যে রাজ্য এখন ফাস্ট ট্রেক আদালতত এই ঘটনার তদন্ত আরম্ভ হয়েছে। রাজ্যের সোনোয়াল কছারী জনগোষ্ঠীর লোকসকলে পরম্পরাগত রীতি নীতিরে আজি তরাচিগা বিহু বা তরাচিরা বিহু পালন করেছে। রঙালী বিহুর আগজাননী হিসাবে গণ্য করা এই বিহু চত মাহর দ্বিতীয় বুধবারে পালন করা হয়। এই উপলক্ষে জনগোষ্ঠীটির লোকসকলে পুয়াই বিল বা জলাশয়ের পর তরাপাত ছিঙি আনে। এই পাতেরে গরু বিহুর দিনা গরু দিবলৈ নতুন পঘা প্রস্তুত করা হয়। ইয়ার উপরে জনগোষ্ঠীটিয়ে পরম্পরাগত রীতি নীতিরে পূর্বপুরুষক স্মরণ করে। ইয়ার পাছতে ঠেঙাল কছারীসকলে রঙালী বিহুর প্রস্তুতিও আরম্ভ করে। যোরহাট জেলার তিতাবৰত সদৌ অসম ঠেঙাল কছারী সংগঠনের উদ্যোগত দিনজোড়া কার্যসূচীরে তরাচিরা বিহু পালন করা হয়। এই সন্দর্ভত অঞ্চলটোর এগারী বাসিন্দায় এইদরে কয়।
আজি আমার তিতাবৰ যোৰহাট জেলার অন্তর্গত যিখিনি ঠেঙাল কছারী আমার তরাচিরা বিহু পাতিছে, আজি আমি ইয়াত সহযোগ করছো। আর লগতে ওচর চুবুরিয়া গাঁও সমূহর পৰা ডেকা গাভরু বয়োজ্যেষ্ঠ আই সকল সকলো ওলাই আহিছে। আমাৰ পৰা আজি তেখেতলোকে এই পরামর্শখিনি লৈছে, আদর্শ লৈছে। আমি ঠেঙাল কছারী ভূমিপুত্র, গতিকে এইখিনিকে মই কৈছো।
পরবর্তী বাতৰি শুনক অৰুণিমাৰ পৰা।
মধ্যপ্রাচ্যত সৃষ্টি হওয়া পরিস্থিতির পরিপ্রেক্ষিতত সম্ভাব্য সংকটের জোড়া মরার আলোচনা করবলৈ কেন্দ্রীয় সরকারে আজি এখন সর্বদলীয় বৈঠকের আয়োজন করেছে। এই বৈঠকত প্রতিরক্ষা মন্ত্রী রাজনাথ সিংয়ে অধ্যক্ষতা করেছে। উল্লেখযোগ্য যে মধ্যপ্রাচ্যর যুদ্ধের ফলত ভারতত উদ্ভব হবা পরিস্থিতির পরিপ্রেক্ষিতত প্রতিখন রাজ্যক সহযোগিতা আগবহার প্রধানমন্ত্রী নরেন্দ্র মোদীয়ে আহ্বান জানাইছে। রাজ্যসভাত কালি দিয়া ভাষণত শ্রীমোদীয়ে কয় যে তিনি সপ্তাহতক অধিক সময় অতিবাহিত হওয়া মধ্যপ্রাচ্যর যুদ্ধের ফলত ভারতরও ব্যবসায়িক ক্ষেত্রত প্রভাব পড়েছে। কেন্দ্রীয় সরকারে প্রধানমন্ত্রী উজ্জ্বলা যোজনার অধীনত গ্যাস সিলিন্ডার বুকিংর সময়সীমা ৪৫ দিনলৈ বৃদ্ধি করা হয়েছে বলে প্রচারিত একটা বাতৰিৰ সত্যতা অস্বীকার করেছে। সামাজিক মাধ্যমত প্রচারিত এই বাতৰিক ভুয়া বলে অভিহিত করে কেন্দ্রীয় পেট্রোলিয়াম আর প্রাকৃতিক গ্যাস মন্ত্রালয়ে কয় যে এই ক্ষেত্রে পূর্বর নীতির কোনো সাল সলনি ঘটুয়া হওয়া নাই। সকল ধরনের সংযোগের ক্ষেত্রতে এটা সিলিন্ডার লাভ করার পাছত পরবর্তী সিলিন্ডার বুকিংর পূর্বর দরে নগর অঞ্চলের 25 দিন আর গ্রামাঞ্চলের 45 দিনের সময়সীমার ব্যবস্থা অব্যাহত থাকবে বলে কোয়া হয়েছে। দেশত পর্যাপ্ত পরিমাণের রন্ধন গ্যাস মজুত আছে বলে উল্লেখ করে সরকারে এই সন্দর্ভত কোনো ধরনের ভুল তথ্য বিশ্বাস অথবা প্রচার নকরিবলৈ আর সিলিন্ডার বুকিং সন্দর্ভত অযথা আতঙ্কিত নহবলৈ আহ্বান জানাইছে। রাজ্যপাল তথা কৃষ্ণকান্ত সন্দিকৈ রাজ্যিক মুক্ত বিশ্ববিদ্যালয়ের আচার্য লক্ষ্মণ প্রসাদ আচার্য আজি বিশ্ববিদ্যালয়খনের অষ্টম সমাবর্তনত অংশগ্রহণ করে। বিশ্ববিদ্যালয়খনের জুবিন গার্গ প্রেক্ষাগৃহত আয়োজিত অনুষ্ঠানত মুখ্য অতিথি হিসেবে উপস্থিত থাকি রাজ্যপালগৰাকীয়ে কয় যে নতুন শিক্ষানীতি ২০২০ লক্ষ্য প্রাপ্তিত বিশেষকৈ ২০৩৫ চনের ভিতর উচ্চ শিক্ষাত মুঠ নামভর্তির অনুপাত ৫০% বৃদ্ধির লক্ষ্য প্রাপ্তিত কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ে গুরুত্বপূর্ণ ভূমিকা পালন করেছে। শ্রীআচার্য বিশ্ববিদ্যালয়খনত গ্রামাঞ্চলের পর প্রায় ৫০% শিক্ষার্থীর উপরই প্রায় ৬০% মহিলার নামভর্তির বিষয়টি সন্তুষ্টি প্রকাশ করে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰ এবাৰ। বিধানসভা নিৰ্বাচনৰ বাবে শাসক বিৰোধী উভয় পক্ষৰ প্ৰচাৰ অভিযান তীব্ৰতৰ। ৰাজ্যত বৰ্তমানলৈ ৭৮৬গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ বৈধ বিবেচিত। আসন্ন নিৰ্বাচন শান্তিপূৰ্ণভাৱে পৰিচালনাৰ বাবে বিভিন্ন জিলা প্ৰশাসনৰ পূৰ্ণগতিত প্ৰস্তুতি। ছিংগাপুৰৰ কৰোনাৰ্ছ আদালতৰ জুবিন গাৰ্গৰ আকস্মিকভাৱে পানীত বুৰি মৃত্যু হোৱা বুলি চূড়ান্ত ৰায়দান। আৰু মধ্যপ্ৰাচ্যৰ পৰিস্থিতিৰ পৰিপ্ৰেক্ষিতত সংকটৰ জোৰা মৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ আজি সৰ্বদলীয় বৈঠক। এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি ৭:১০ শুনিবলৈ পাব।